فلما وضعتها قالت رب إني وضعتها أنثى والله أعلم بما وضعت قالت رب إني وضعتها أنثى والله أعلم بما وضعت وليس الذكر كالأنثى وإني سميتها مريم وإني أعيذها بك وذريتها من الشيطان الرجيم.
তাৰ পিছত যেতিয়া তেওঁ অৰ্থাৎ ইমৰাণৰ স্ত্ৰীয়ে সেই সন্তান প্ৰসৱ কৰিলে তেতিয়া তেওঁ ক'লে, হে মোৰ প্ৰতিপালক, নিশ্চয় মই কন্যা সন্তানহে প্ৰসৱ কৰিছোঁ। প্ৰকৃততে তেওঁ যি প্ৰসৱ কৰিছে সেই সম্পৰ্কে আল্লাহ সম্যক অৱগত। আৰু পুত্ৰ সন্তান কন্যা সন্তানৰ দৰে নহয়, যি কি নহওক মই ইয়াৰ নাম ৰাখিছোঁ মৰিয়াম। লগতে অভিশপ্ত চৈতানৰ পৰা তেওঁক আৰু তেওঁৰ বংশধৰসকলক তোমাৰ আশ্ৰয়ত দিছোঁ।